فانقلبوا بنعمة من الله وفضل لم يمسسهم سوء واتبعوا رضوان الله والله ذو فضل عظيم.
তাৰ পিছত তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ লৈ উভতি আহিছিল, কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল। জানি থোৱা, আল্লাহ মহা অনুগ্ৰহশীল।